শ্ৰী অচিন্ত্য মল্লবুজৰবৰুৱা সংক্ষিপ্ত বৃত্তান্ত। 1961 চনৰ 15 ডিচেম্বৰত জন্মগ্ৰহণ কৰে। অৰ্থনীতি বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী আৰু আইনৰ স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ 6 ছেপ্টেম্বৰ 1988 গুৱাহাটীৰ বাৰত যোগদান কৰে আৰু 4 আগষ্ট 2014 জ্যেষ্ঠ অধিবক্তা হিচাপে স্বীকৃতি লাভ কৰে। 15 নৱেম্বৰ 2016 তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে। ছেইণ্ট মেৰী স্কুল গুৱাহাটীৰ পৰা নিম্ন প্ৰাথমিক, ডন বস্কো স্কুল গুৱাহাটীৰ পৰা উচ্চ প্ৰাথমিক, কেন্দ্ৰীয় বিদ্যালয় গুৱাহাটীৰ পৰা মাধ্যমিক আৰু উচ্চ মাধ্যমিক, উৎকল বিশ্ববিদ্যালয়ৰ পৰা স্নাতক, গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ গুৱাহাটী চৰকাৰী আইন মহাবিদ্যালয়ৰ পৰা আইনৰ স্নাতক ডিগ্ৰী LLB লাভ কৰে। তেওঁ মুখ্যতঃ লেখ আবেদন, দেৱানী, পুনৰীক্ষণ আবেদন, ফৌজদাৰী আবেদন, পুনৰীক্ষণ, মধ্যস্থতা আবেদন আৰু কোম্পানীৰ আবেদন ইত্যাদি বিষয়ত ওকালতি কৰে। দেৱানী আদালত, কেন্দ্ৰীয় প্ৰশাসনিক ন্যায়াধীকৰণ, সশস্ত্ৰ বাহিনী ন্যায়াধীকৰণ আদিতো তেওঁ অংশগ্ৰহণ কৰিছিল। পক্ষপাতজনিত কাৰণত ক্ষতিগ্ৰস্ত ব্যক্তিসকলৰ হৈ লগতে ৰাজ্য চৰকাৰ আৰু আয়োগৰ হৈ তেওঁ বিভিন্ন ন্যায়িক অনুসন্ধান আয়োগত অংশগ্ৰহণ কৰিছিল। তদুপৰি মধ্যস্থতাৰ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰি মধ্যস্থতাকাৰী হিচাপে মধ্যস্থতাৰ প্ৰক্ৰিয়াও পৰিচালনা কৰিছিল। তেওঁ অসম চৰকাৰ আৰু অইল ইণ্ডিয়া লিমিটেডৰ পেনেল অধিবক্তা হিচাপেও নিযুক্তি লাভ কৰিছিল। 27 জুন 2001 অসম চৰকাৰৰ চৰকাৰী অধিবক্তা কনিষ্ঠ আৰু 4 আগষ্ট 2014 অৰুণাচল প্ৰদেশ চৰকাৰৰ চৰকাৰী অধিবক্তা জ্যেষ্ঠ হিচাপে নিযুক্তি লাভ কৰে। 12 নৱেম্বৰ 2018 তেওঁ স্থায়ী ন্যায়াধীশ পদত নিযুক্ত হয়।